আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে প্ৰধানমন্ত্ৰীৰ নামৰূপৰ সভাস্থলী পৰিদৰ্শন কৰি মন্ত্ৰী বিধায়ক তথা শীৰ্ষ চৰকাৰী বিষয়াৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰ্যালোচনা বৈঠক জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কাইলৈ আদালতত এছ আই টিৰ অভিযোগনামা ভূমি বিক্ৰীৰ ক্ষেত্ৰত খিলঞ্জীয়া লোকসকলক সাৱধান হবলৈ মুখ্যমন্ত্ৰীৰ আহান ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত খালী হৈ থকা স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ সবিশেষ তালিকা 20 ডিচেম্বৰৰ ভিতৰত দাখিলৰ বাবে বিদ্যালয় পৰিদৰ্শকক নিৰ্দেশ আৰু চণ্ডীগড়ত আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমাগত অসম ভ্ৰমণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ত ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী বিধায়ক তথা শীৰ্ষ বিষয়াৰ সৈতে যাৱতীয় প্ৰস্তুতি সন্দৰ্ভত আলোচনাত মিলিত হয় ডঃ শৰ্মাই লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 21 ডিচেম্বৰত নামৰূপত অংশ ল'বলগীয়া জনসভাস্থলী পৰিদৰ্শন কৰি সবিশেষ পৰ্যালোচনা কৰে উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীগৰাকীয়ে সেইদিনা নামৰূপত 12,000 কোটি টকা ব্যয় সাপেক্ষ এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব এই প্ৰকল্পই ৰাজ্যখনৰ ঔদ্যোগিক আৰু সামাজিক ক্ষেত্ৰত যুগান্তকাৰী পদক্ষেপৰ সূচনা কৰি সাৰ উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰে অৰ্থনীতিত গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰিব বুলি আশা কৰা হৈছে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি বিয়লি নামৰূপত ভাৰতীয় জনতা পাৰ্টীৰ নাহৰকটীয়া সমষ্টিৰ জয়পুৰ মণ্ডলৰ এটা কাৰ্যালয় ভৱন আনুষ্ঠানিকভাৱে মুকলি কৰে মন্ত্ৰী পীযুষ হাজৰিকা প্ৰশান্ত ফুকন বিধায়ক তৰংগ গগৈ তেৰজ গোৱালায়ো এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ইপিনে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত ডিব্ৰুগড়ৰ ফুলবাগানৰ পুৰণি চৰকাৰী উচ্চ মাধ্যমিক বালক বিদ্যালয় খেলপথাৰত চৰকাৰী আৰু প্ৰাদেশিকীকৃত বিদ্যালয়ৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত চাইকেল বিতৰণ কৰিব এই আঁচনিৰ দ্বাৰা 3,10,000ৰো অধিক শিক্ষাৰ্থী লাভান্বিত হ'ব অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৰ লগতে কেইবাগৰাকীও মন্ত্ৰী বিধায়ক উপস্থিত থাকিব অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ তদন্তকাৰী গোটে জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কাইলৈ আদালতত অভিযোগনামা দাখিল কৰিব অভিযোগনামা দাখিলৰ নিৰ্ধাৰিত সময়সীমা 18 ডিচেম্বৰত উকলি যাব যদিও ছদিন পূৰ্বেই অভিযোগনামা দাখিল কৰা হ'ব বিশেষ তদন্তকাৰী গোটৰ মুৰববী তথা বিশেষ সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তা ইতিমধ্যে কাইলৈ অভিযোগনামা দাখিল কৰা হ'ব বুলি আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে বিষয়াগৰাকীয়ে সদৰি কৰা মতে তদন্ত প্ৰক্ৰিয়া প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছে আৰু এতিয়ালৈ 3 শতাধিক লোকৰ ভাষ্য গ্ৰহণ কৰা হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত চি আই ডিত ৰুজু হোৱা 18/2025 নম্বৰৰ গোচৰটোৰহে অভিযোগনামা আদালতত দাখিল কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে এই ঘটনা সন্দৰ্ভত ৰুজু হোৱা 19/2025 নম্বৰৰ দ্বিতীয় গোচৰৰ তদন্ত অব্যাহত থাকিব বুলি শ্ৰীগুপ্তাই প্ৰকাশ কৰিছে তেওঁ কয় যে ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজন কৰা শ্যামকানু মহন্তৰ বিত্তীয় অনিয়মৰ অভিযোগ সন্দৰ্ভত সম্পূৰ্ণ পৃথককৈ তদন্ত কৰা হৈছে আৰু ইয়াৰ সৈতে মৃত্যুৰ গোচৰটোৰ কোনো সম্পৰ্ক নাই অচিনাকি মানুহক ভূমি বিক্ৰী কৰিলে জাতিটোৰ ভৱিষ্যত পংগু হৈ পৰিব পাৰে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক সকীয়াই দিছে জাতিটোক জীয়াই ৰাখিবলৈ নিৰন্তৰ সংগ্ৰাম কৰি যাব লাগিব বুলি উল্লেখ কৰি আৰ্থিক অসুবিধা হলেও অচিনাকি মানুহক ভূমি বিক্ৰী নকৰিবলৈ আৰু ব্যৱসায় উদ্যোগ আদিত অচিনাকি মানুহক নিয়োগ নকৰিবলৈ মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক আহান জনাইছে ৰাজ্যৰ অৰ্থনীতি মাটি সংস্কৃতি আনৰ হাতত এৰি দিয়া জাতিৰ বহ্নিমান শিক্ষা নিৰ্বাপিত হবলৈ বেছি সময় নালাগে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কালি নিজৰ জাতি মাটি আৰু ভেটি ৰক্ষাৰ বাবে ৰাজ্যখনৰ সকলো খিলঞ্জীয়া লোককে সজাগ সচেতন হবলৈ আহান জনায় ভূমি ক্ৰয় বিক্ৰীৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কঠোৰ আইনৰ ব্যৱস্থা কৰিব বুলি উল্লেখ কৰি বিধানসভাত শীঘ্ৰে এনে আইন উত্থাপন কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে গুৱাহাটীৰ বৰাগাঁৱত কালি অসম আন্দোলনৰ 860গৰাকী শ্বহীদৰ স্মৃতিত নিৰ্মাণ কৰা শ্বহীদ স্মাৰক উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে এই কথা উল্লেখ কৰে
যিমানে আৰ্থিক সমস্যা নহওক কিয় অচিনাকি মানুহক নিজৰ মাটি বিক্ৰী নকৰিব কাৰণ লাহে লাহে আমি মাটি হেৰুৱাই আছো আমাৰ ব্যৱসায়িক প্ৰতিষ্ঠান বা আমাৰ উদ্যোগত অচিনাকি মানুহক চাকৰি নিদিওঁ আৰু আমাৰ খেতি পথাৰবোৰত খেতি কৰিবলৈ অচিনাকি মানুহক মাটিলৈ নানিব কাৰণ তেওঁলোকে এবাৰ অহাৰ পিছত তেওঁলোকে তেওঁলোকৰ যিটো পৰিকল্পনা তাক বাস্তৱত ৰূপায়ণ কৰে আৰু এসময়ত গৃহস্থকে তেওঁলোকে খেদিব সেইবাবে মই আজিৰ শ্বহীদ দিৱসৰ দিনা অসমবাসী ৰাইজক অসমীয়া ৰাইজক ভাৰতীয় ৰাইজক অনুৰোধ কৰিছো যে কোনো কাৰণতে যাতে অচিনাকি মানুহক জাতিটোৰ বৰঘৰত সোমাবলৈ অনুমতি নিদিয়ে
উল্লেখযোগ্য যে ঐতিহাসিক অসম আন্দোলনত প্ৰাণাহুতি দিয়া শ্বহীদৰ স্মৃতিত শ্ৰদ্ধা জনাই কালি ৰাজ্যজুৰি শ্বহীদ দিৱস পালন কৰা হয় দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণ কৰি মুঠ 860গৰাকী শ্বহীদৰ বহু সংখ্যকৰে প্ৰতিচ্ছবি সংৰক্ষণ কৰা হৈছে আৰু তেওঁলোকৰ আত্ম বলিদানৰ বিষয়ে খোদিত কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কালি পশ্চিম বৰাগাঁৱত নিৰ্মিত এই স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰে। তেওঁ লগতে স্মাৰক ক্ষেত্ৰত থকা শ্বহীদ প্ৰণামজ্যোতিত অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত আত্মবলিদান দিয়া মহান শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। অসম আন্দোলনৰ 860গৰাকী জাতীয় শ্বহীদৰ স্মৃতিত 170 কোটি টকা ব্যয়েৰে 150 বিঘাৰো অধিক ভূমি সামৰি এই স্মাৰক ক্ষেত্ৰ আৰু শ্বহীদ স্তম্ভ সাজি উলিওৱা হৈছে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে অসমৰ অস্তিত্ব সুৰক্ষাৰ অগ্ৰগামী যাত্ৰাৰ সেনানীসকলক স্মৰণ কৰি তেওঁলোকে দেখা সপোন ৰাজ্য চৰকাৰে পূৰণ কৰিবলৈ আগবাঢ়িছে বুলি প্ৰকাশ কৰে। বৰাগাঁৱত ৰাজ্য চৰকাৰে নিৰ্মাণ কৰি উলিওৱা শ্বহীদ স্মাৰকৰ নিৰ্মাণশৈলী সন্দৰ্ভত এই স্মাৰকৰ স্থপতিবিদ তপুব্ৰত দত্তই এইদৰে কয়।
2020 চনৰ পৰা এই ডিজাইন কনচেপ্টটো আমি আৰম্ভ কৰিছিলোঁ। যিখিনি বাহিৰৰ আপোনালোকে এণ্ট্ৰেঞ্চ ফয়াৰে চয়াৰ দেখিছে, ফাউণ্টেইন আছে, সেইখিনি এটা আমি গ্ৰেণ্ড এপ্ৰ'চ এটা কৰিছোঁ, যাতে আমি ডিফাৰেণ্ট ফিলিং এটা পাব পাৰোঁ। ইয়াতে ফাউণ্টেইন আছে, ৱাটাৰ কিছুমান এলিমেণ্ট ইউজ কৰিছোঁ যেতিয়া চেন্স অফ পিউৰিটি ক্ৰিয়েট কৰিবৰ কাৰণে। তাৰপিছত মেইন ষ্ট্ৰাকচাৰটোত আমাৰ গ্ৰাউণ্ড ফ্ল'ৰটোত আমাৰ এটা ইণ্ট্ৰডাকশ্যন হল এটা আছে। তাত আমাৰ হাৰ্ড ফৰ্মত হওক বা বিভিন্ন ফৰ্মত মানে বেছিক অসম আন্দোলনত গোটেই ইনফৰমেশ্যনখিনি তাত পাব। তো সেই ইনফৰমেশ্যনখিনি তাত মানুহে যিকোনো ভিজিটৰ্ছ পাব। তাৰ ওপৰত ফাৰ্ষ্ট ফ্ল'ৰত গ'লে এটা মেডিটেশ্যন হল আছে। মেডিটেশ্যন হলটো বেছিকেলি আমাৰ ধৰি লওক বিশ্ব শান্তিৰ কাৰণে তাত আহি পেলাই মানুহে প্ৰাৰ্থনা কৰিব পাৰিব। তাত এটা মানে টেকনিকেলি এটা ইণ্টাৰেষ্টিং বস্তু আছে, হেলিঅ' ষ্টেট নামৰ এটা ডিভাইচ একদম ওপৰত লগা আছে। ওপৰত এটা গ্লাছ কভাৰ যিটো দেখিছে তাৰ ওপৰত এটা লগোৱা আছে। সেই ডিভাইচটোৱে যিকোনো টাইমত সূৰ্যৰ পোহৰটো সেই এটা পইণ্টত মেডিটেশ্যন হলৰ চেণ্টাৰত ডাইভাৰ্ট কৰি থাকে। তো সেইটোৱে আমি চ'ৰ্চ অফ এনাৰ্জি, কাৰণ এইটোতো সৰ্বধৰ্মীয় বস্তুটো, গতিকে চ'ৰ্চ অফ এনাৰ্জি আমি হিচাপে এইটো ইউজ কৰিছোঁ। 67.2 মিটাৰ হাইট হৈছে। ইয়াতে গোটেই মেইন ষ্ট্ৰাকচাৰটো তিনিটা কলমৰ ওপৰতে থিয় হৈ আছে আৰু এইটো IITয়ে যথেষ্ট পৰীক্ষা নিৰীক্ষা কৰি আমাক ড্ৰয়িংবিলাক এপ্ৰুভ কৰিছে। আসাম ইঞ্জিনিয়াৰিং কলেজে আমাক যথেষ্ট সহায় কৰিছে PMC হিচাপে। তো মানে ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰতো বা আৰ্কিটেকচাৰেল পইণ্ট অফ ভিউ পৰা এইটো খুব এটা লেখত ল'বলগীয়া আৰু মানে পঢ়িবলগীয়া বা ষ্টাডি কৰিবলগীয়া বস্তু।
ৰাজ্যৰ শিক্ষা বিভাগে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবে শীঘ্ৰেই নতুন বিজ্ঞাপন প্ৰকাশ কৰিব। ইয়াৰ বাবে ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত খালী হৈ থকা স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ সবিশেষ তালিকা দাখিলৰ বাবে মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাইয়ে প্ৰতিখন জিলাৰ বিদ্যালয় পৰিদৰ্শকসকলক নিৰ্দেশ দিছে। 2026 চনৰ 31 মাৰ্চৰ ভিতৰত একাংশ শিক্ষক শিক্ষয়িত্ৰীৰ অৱসৰ গ্ৰহণৰ পাছত খালী হ'বলগীয়া পদসমূহৰ সবিশেষ তথ্যও দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। অহা 20 ডিচেম্বৰৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ মাধ্যমিক শিক্ষা সঞ্চালকে নিৰ্দেশ দিছে। ইপিনে চলিত মাহৰ ভিতৰতে ৰাজ্যৰ প্ৰতিখন জিলাত নৱনিযুক্ত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ যোগদান প্ৰক্ৰিয়া সম্পন্ন হ'ব। ইয়াৰ বাবে কাইলৈৰ পৰা পৰ্যায়ক্ৰমে জিলাভিত্তিক নিৰ্দিষ্ট শিক্ষানুষ্ঠানৰ বিপৰীতে নিযুক্তিপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীৰ তালিকা প্ৰকাশ কৰা হ'ব। বিদ্যালয় শিক্ষা বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে যোৱা 13 নৱেম্বৰত ৰাজ্য চৰকাৰে নিযুক্তিপত্ৰ প্ৰদান কৰা এই শিক্ষক শিক্ষয়িত্ৰীসকলে নিৰ্দিষ্ট পদৰ বিপৰীতে যোগদানৰ সুবিধা লাভ কৰিব। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে ইতিপূৰ্বে জাৰি কৰা নিৰ্দেশনা অনুসৰি নিযুক্তিপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীৰ বিপৰীতে নিৰ্দিষ্ট শিক্ষানুষ্ঠানৰ নাম প্ৰতিখন জিলায়ুক্তৰ অধ্যক্ষতাত গঠিত উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে চূড়ান্ত কৰিছে। কাইলৈ মাজুলী জিলাত নিযুক্তি লাভ কৰা শিক্ষক শিক্ষয়িত্ৰীৰ নামৰ বিপৰীতে শিক্ষানুষ্ঠানৰ নাম প্ৰকাশ কৰা হ'ব। একেদৰে 16 ডিচেম্বৰত গোৱালপাৰা জিলাৰ বাবে অনুৰূপ তালিকা প্ৰকাশ পাব। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উদ্যোগত ডিব্ৰুগড়ৰ মোহনবাৰী বায়ুসেনা ঘাটিত কালি আয়োজিত বিজয় দিৱসৰ কাৰ্যসূচীত বায়ুসেনা বাহিনীৰ মুৰববী এয়াৰ চীফ মাৰ্চেল অমৰপ্ৰীত সিং মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত বায়ুসেনা বাহিনীৰ মুৰববীগৰাকীয়ে এই আয়োজনক অত্যন্ত গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰি কয় যে এই দিৱসে 1971 চনত ভাৰত পাকিস্তানৰ যুদ্ধত ভাৰতীয় সেনা জোৱানসকলৰ পৰাক্ৰম আৰু ত্যাগৰ প্ৰতি দেশবাসীয়ে জনোৱা শ্ৰদ্ধাক প্ৰতিফলিত কৰে।
It's a great honor for us to celebrate the Vijay Diwas today. It is today we celebrate the sacrifices made, indomitable spirit of our predecessors who gave us this thumping victory in 1971 and liberated Bangladesh. We've already said that we never fight a war without a cause, and we all are aware what happened during 1971, what kind of atrocities were being made on the people of Bangladesh, and what kind of movement of Bangladeshis into our country was. So we had to stop it somehow and give them a thumping reply. And I'm very happy to share the memories of that time, the way Indian Air Force stood rock solid and delivered what was expected, whether it was at during the Boira Day operations in November, when 3 Sabre jets were shot in the air by our Nats. It wouldn't have been possible without the close coordination between Army and Air Force.
অসমৰ দুগৰাকী হস্তশিল্পী মাজুলীৰ বাপুকণ পায়েং আৰু কাৰ্বি আংলং জিলাৰ ছাবিনা তেৰণপিয়ে নতুন দিল্লীত অলপতে আয়োজিত ৰাষ্ট্ৰীয় হস্তশিল্প বঁটা প্ৰদান অনুষ্ঠানত বঁটা লাভ কৰিছে। মঙলবাৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 2023-24 বৰ্ষৰ বাবে এই পুৰস্কাৰ প্ৰদান কৰে। এই অনুষ্ঠানত 21খন ৰাজ্যৰ 31গৰাকী শিল্পীক এই বঁটা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে 2019 চনত বাপুকণ পায়েঙে হস্তশিল্পীৰ ৰাজ্যিক বঁটাও লাভ কৰিছিল। একেদৰে পৰম্পৰাগত কাৰ্বি বয়ন শিল্পলৈ অনবদ্য অৱদান আগবঢ়োৱা ছাবিনা তেৰণপিয়ে কমেও 23 বছৰ এই শিল্পৰ সৈতে জড়িত হৈ 60গৰাকীতকৈ অধিক শিল্পীক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। তেওঁৰ বয়ন শিল্পকলা ভালেসংখ্যক ৰাষ্ট্ৰীয় প্ৰদৰ্শনীত প্ৰদৰ্শিত হৈছে। মাজুলীৰ চৰাইচুঙত পক্ষী সন্দৰ্ভত অধ্যয়ন আৰু গৱেষণাৰ বাবে এটা পক্ষী গৱেষণা কেন্দ্ৰ স্থাপন কৰা হ'ব। স্বেচ্ছাসেৱী সংগঠন মাজুলীৰ সাহিত্যৰ উদ্যোগত চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত চৰাইচুং মহোৎসৱৰ সামৰণি অনুষ্ঠানত কালি সংগঠনটোৰ কৰ্তৃপক্ষই এই বিষয়ে প্ৰকাশ কৰে। 390 বছৰীয়া ইতিহাস সমৃদ্ধ চৰাইচুঙত 1633 খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰতাপ সিংহই চৰাইচুং আৱিষ্কাৰ কৰি ৰাঙলী বাহৰ পাতি চৰাইৰ যুঁজ উপভোগ কৰিছিল। এই ইতিহাসক পুনৰুজ্জীৱিত কৰাৰ বাবে পৰিভ্ৰমী পক্ষীৰ আগমনস্থলী চৰাইচুঙক কেন্দ্ৰ কৰি ইয়াক পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াসেৰে এই উৎসৱ উদযাপন কৰি অহা হৈছে। কালি উৎসৱৰ মুখ্য আকৰ্ষণ চৰাইচুং বঁটা বিশিষ্ট বিজ্ঞানী ডঃ প্ৰবাল শইকীয়াক প্ৰদান কৰা হয়। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি নিউ চণ্ডীগড়ৰ মুল্লানপুৰত থকা মহাৰাজা যাদৱেন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক প্ৰজন্ম চহৰীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
অসম আন্দোলনৰ শ্বহীদসকলক স্মৰণ কৰাৰ উদ্দেশ্যে কালি সমগ্ৰ ৰাজ্যতে শ্বহীদ দিৱস পালন কৰা হয়। এই উপলক্ষে গুৱাহাটীৰ পশ্চিম বৰগাঁৱত নৱনিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰা হয়। আমাৰ অসম, দি আছাম ট্ৰিবিউন কাকতৰ লগতে আন আন কাকতসমূহেও এই বাতৰি আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অচিনাকি লোকক মাটি কাম নিদিবলৈ আহ্বান জনোৱাৰ বাতৰি দৈনিক অগ্ৰদূত কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰাৰ লগতে আন আন কাকতসমূহেও প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰিৰে নিয়মীয়া বাৰ্তা কাকতৰ শিৰোনাম অসমৰ বৰঘৰত সোমাবলৈ নিদিব মিয়াক। শ্বহীদ দিৱস উপলক্ষে অসম আন্দোলনত অংশগ্ৰহণকাৰী সকলোৰে সৌৰ্যক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে স্মৰণ কৰাৰ বাতৰি দৈনিক অসম আৰু দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব দিছে। শ্বহীদ দিৱসৰ অনুষ্ঠানত ৰাজ্যৰ হাজাৰ হাজাৰ লোকে শ্বহীদ প্ৰণামো তোমাক শীৰ্ষক গীত পৰিৱেশন কৰাৰ বাতৰি দৈনিক জনমভূমি কাকতে প্ৰকাশ কৰিছে। ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাক 191 সংখ্যক জন্ম দিৱসত ৰাজ্যবাসীয়ে সশ্ৰদ্ধ সোঁৱৰণ কৰাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত শীৰ্ষ বাতৰি হিচাপে প্ৰকাশ কৰিছে। মহানগৰীৰ সাতমহলীয়া স্বাগতা স্কুৱেৰত প্ৰায় 22 ঘণ্টা ধৰি অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি দ্য টাইমছ অৱ ইণ্ডিয়া আৰু অসমীয়া খবৰ কাকতে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। এতিয়া হওক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ প্ৰজন্ম। সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে কামৰূপ জিলাত EVM আৰু VVPATৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ আজিৰে পৰা অনুষ্ঠিত হৈছে। 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈ কামৰূপ জিলাৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত অৱস্থিত EVM গুদামঘৰত অহা 23 ডিচেম্বৰলৈ এই পৰীক্ষণ কৰা হ'ব। দৰং নিৰ্বাচনী জিলাৰ 3টা বিধানসভা সমষ্টিৰ বাবেও আজি EVM আৰু VVPATৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ আৰম্ভ হৈছে। অহা 25 ডিচেম্বৰলৈকে এই পৰীক্ষণ চলিব। শিলচৰৰ পুলিচ পেৰেড গ্ৰাউণ্ডত 1 ডিচেম্বৰৰ পৰা অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ কালি সামৰণি পৰে। ভাষা, সাহিত্য, চলচ্চিত্ৰ, সংগীত, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষত শ্ৰদ্ধাঞ্জলি, সমাজ, ইতিহাস আদি বিভিন্ন বিষয়ৰ বৌদ্ধিক আলোচনা, কবিতা পাঠকে ধৰি কেইবাটাও কাৰ্যসূচীৰে বিগত 10 দিন গ্ৰন্থমেলাথলী মুখৰ হৈ থাকে। ৰাজ্য চৰকাৰে ঘোষণা কৰা গ্ৰন্থবৰ্ষৰ সৈতে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই এই গ্ৰন্থমেলাৰ আয়োজন কৰিছিল। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী আৱৰি থাকিব। অৱশ্যে পাছলৈ বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 27 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 13 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। প্ৰধানমন্ত্ৰীৰ নামৰূপৰ সভাস্থলী পৰিদৰ্শন কৰি মন্ত্ৰী, বিধায়ক তথা শীৰ্ষ চৰকাৰী বিষয়াৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰ্যালোচনা বৈঠক। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কাইলৈ আদালতত SIT অভিযোগনামা। ভূমি বিক্ৰীৰ ক্ষেত্ৰত খিলঞ্জীয়া লোকসকলক সাৱধান হবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান। ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত খালী হৈ থকা স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ সবিশেষ তালিকা 20 ডিচেম্বৰৰ ভিতৰত দাখিলৰ বাবে বিদ্যালয় পৰিদৰ্শকক নিৰ্দেশ। আৰু চণ্ডীগড়ত আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল।